এই আকাশবাণী গুৱাহাটীৰ মহাবাহক খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ সন্ধিয়া 5 বজাৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। ভোটগ্ৰহণ শেষ হোৱাৰ 48 ঘণ্টাৰ পূৰ্বে কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞা 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 126 নম্বৰ ধাৰা অনুসৰি জাৰি কৰা হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা, ইলেক্ট্ৰনিক অথবা সামাজিক মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কৰা হ'ব। নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক মাধ্যমত মতামত সমীক্ষা আৰু জৰীপৰ ফলাফলকে ধৰি নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তু প্ৰদৰ্শন কৰাটো বাধা আৰোপ কৰিছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমক এই নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। নিৰ্বাচন আয়োগে 9 এপ্ৰিলৰ দিনা ৰাজ্যখনৰ সকলো জনসাধাৰণকে নিৰ্ভয়ে ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যৰ 3টা স্থানত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি আগবেলা বৰপেটা ৰোডত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। সভাত দিয়া ভাষণত তেওঁ দেশক বিকশিত আৰু আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে বিগত 10 বছৰত অসমত শান্তি আৰু উন্নয়নৰ পৰিৱেশে বিৰাজ কৰিছে। এই দশকটোত জনসাধাৰণে নিৰাপত্তাহীনতা পৰিৱেশৰ পৰা সকাহ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আন্তঃগাঁথনি উন্নয়নৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ফলত পৰ্যটন ক্ষেত্ৰৰ বিকাশ হৈছে। তেওঁ ৰাজনৈতিক প্ৰক্ৰিয়াত মহিলাসকলৰ অধিক অংশগ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি হুজাৰে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই তেওঁ ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলায়। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই আজি বৰাকৰ 2খন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। কাইলৈ শ্ৰীখাৰ্গেই এখন সংবাদমেল সম্বোধন কৰিব। কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াইও ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথৰ বিহালীত বিজয় সংকল্প সভাত অংশ লয়। বিজেপি দলৰ নেতা জে পি নাড্ডাই আজি ডুমডুমা সমষ্টিত প্ৰচাৰ সভাত অংশ লয়। ৰূপাই হাইস্কুল খেলপথাৰত আয়োজিত সভাত শ্ৰীনাড্ডাই চৰকাৰৰ কল্যাণমূলক কাম কাজসমূহৰ বিষয়ে উল্লেখ কৰে। আসন্ন নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে অসম আৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে আজি এখন সংবাদমেলত এটা পৰ্যায়ত হ'বলগীয়া এই নিৰ্বাচন ঐতিহাসিক বুলি মন্তব্য কৰাৰ লগতে নিৰ্বাচন স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰিবলৈ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক গণতন্ত্ৰৰ এই উৎসৱত ভাগ ল'বলৈ আহ্বান জনায়।
All preparations have been made. It's a historic poll this time because it is a one-phase poll. In my memory, I don't remember a one-phase poll in the last many years. With the guidance of the Election Commission of India and with forces from the central government, we have made complete arrangements for security and for protection of the people. Through your channel, I say to all the people of Assam, the voters, please come out and vote in large numbers. And make this a historic election. Celebrate the festival of democracy of this great nation.
আসন্ন নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে অসম আৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনে নিৰ্বাচন শান্তিপূৰ্ণ আৰু ত্ৰুটিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি কাইলৈ সন্ধিয়া 5 বজাৰ পৰা 9 এপ্ৰিলৰ সন্ধিয়া 5 বজালৈ সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। জিলা প্ৰশাসনসমূহে এই সময়ছোৱাত সুৰাপান আৰু বিক্ৰী তথা মজুতকৰণ নিষিদ্ধ কৰিছে। তদুপৰি 4 মে'ৰ ভোটগণনাৰ দিনাও ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা বলবৎ থাকিব। এই সময়ছোৱাত কোনো লোকে ব্যক্তিগতভাৱে সুৰা মজুত কৰি ৰাখিলে 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি 3 অভাৰ 4টা বলত 2টা উইকেটৰ বিনিময়ত 25 ৰাণ সংগ্ৰহ কৰাৰ পাছতেই বৰষুণৰ বাবে বৰ্তমান খেল স্থগিত ৰখা হৈছে। প্ৰতিযোগিতাত কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACI ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হ'বলগীয়া খেলখনৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হোৱা 2টা দলৰে কিছুসংখ্যক সদস্যই আজি ষ্টেডিয়ামত অনুশীলন চলায়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।